মাৰ্ক অধ্যায় তেৰ। পাছে তেওঁ ধৰ্মধামৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে,
হে গুৰু, চাওক কেনে বৃহৎ শিল আৰু কেনে মজবুত গাঁথনি।
তাতে যীশুৱে তেওঁক ক'লে,
তুমি এই বৰ বৰ গাঁথনি দেখিছানে? যি শিল পেলোৱা নহ'ব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ'ব।
পাছে তেওঁ জৈতুন পৰ্বতত ধৰ্মধামৰ সন্মুখে বহুতে পিতৰ, জাকুব, জোহন আৰু আঞ্জিয়ই গুপুতি তেওঁক সুধিলে,
এইবোৰ কেতিয়া ঘটিব আৰু এই সকলো সিদ্ধ হবলৈ উদ্যত হোৱাৰ চিন কি, তাক আমাক কওক।
তেতিয়া যীশুৱে তেওঁলোকক কবলৈ ধৰিলে,
কোনেও যেন তোমালোকক নভুলায়, এই নিমিত্তে সাৱধান হোৱা। অনেকে মোৰ নামেৰে আহি মই সেইজন বুলি অনেকক ভুলাব, কিন্তু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ হবৰ সম্ভাৱনাৰ বাতৰি শুনি ব্যাকুল নহবা। এইবোৰ ঘটিব লাগে, কিন্তু তেতিয়াও শেষ নহয়, কিয়নো জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে ভূমিকম্প হব, আকালো হব। এইবোৰ যাতনাৰ আৰম্ভণ, কিন্তু তোমালোক নিজলৈ সাৱধান হোৱা, কিয়নো মানুহবিলাকে তোমালোকক বিচাৰ সভাত সোধাই দিব, তাত বাজে নামঘৰত তোমালোকে কোপ খাবা, আৰু মোৰ নিমিত্তে দেশাধিপতি আৰু ৰজাসকলক সাক্ষ্য দিবলৈ তেওঁবিলাকৰ আগত তোমালোক থিয় হবা। আৰু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ব লাগে। যেতিয়া তেওঁবিলাকে তোমালোকক নি সোধাই দিব, তেতিয়া কি ক'ব লাগে আগেয়ে তালৈ চিন্তা নকৰিবা, কিন্তু সেই সময়ত তোমালোকক যি দিয়া হ'ব তাকেই ক'বা, কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে। তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ সোধাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰাব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা। কিন্তু যিজনে শেষলৈকে সহি থাকে, সেইজনেই পৰিত্ৰাণ পাব। কিন্তু যেতিয়া সেই ধ্বংসকাৰী ঘিণ লগা বস্তু থাকিব নলগীয়া ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। তেতিয়া যিহুদিয়াত থকাবিলাক পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁ ঘৰৰ পৰা একোকে উলিয়াই নিবলৈ নানামক, আৰু ভিতৰলৈ নোসোমাওক, আৰু পথাৰত থকাজনে নিজৰ কাপোৰখন ল'বলৈ উলটি নাযাওক। কিন্তু সেইকালত গৰ্ভৱতী আৰু পিয়া দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু সেয়ে যেন যাৰ কালত নহয় এই নিমিত্তে প্ৰাৰ্থনা কৰিবা, কিয়নো সেইকেইটা দিন যেন ক্লেশযুক্ত হ'ব। ঈশ্বৰে সৃজা সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও, আৰু প্ৰভুৱে সেইকেইটা দিনৰ সংখ্যা কম নকৰা হলে কোনো প্ৰাণীৰেই ৰক্ষা নহলহেঁতেন। কিন্তু তেওঁ যিবিলাকক মনোনীত কৰিলে, সেই মনোনীত মানুহৰ নিমিত্তে তেওঁ সেই দিনৰ সংখ্যা কম কৰিলে। তেতিয়া যদিও কোনোৱে তেওঁলোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে, বা চোৱা সৌ তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবিলাক ওলাই সাধ্য হোৱা হলে মনোনীত মানুহবিলাকক ভুলাবলৈ চীন বা অদ্ভুত লক্ষণ দেখুৱাব। কিন্তু তোমালোক সাৱধান হোৱা, চোৱা মই সকলোতকৈ আগেয়ে তোমালোকক ক'লো, সেই কালত, সেই ক্লেশৰ পাছত সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ তৰাবোৰ খহি খহি পৰিব, আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ'ব। তেতিয়া মানুহৰ পুত্ৰক মহাপৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিবা, আৰু তেতিয়া তেওঁ দূতবিলাকক পঠাই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকালৰ ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এইবোৰ ঘটা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকেও জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ লোক লুপ্ত নহব, আকাশ আৰু পৃথিৱী লুপ্ত হব, কিন্তু মোৰ বাক্য লুপ্ত নহব। কিন্তু পিতৃৰ বাহিৰে স্বৰ্গত থকা দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন বা সেই মুহূৰ্ত নাজানে। সাৱধান হোৱা, আৰু পৰদি প্ৰাৰ্থনা কৰি থাকা, কিয়নো সেই কাল কেতিয়া হ'ব তাক তোমালোকে নাজানা। যেনেকৈ দেশান্তৰলৈ যোৱা মানুহ নিজৰ দাসবোৰক ক্ষমতা আৰু প্ৰতিজনক তেওঁৰ কাম দি ঘৰ এৰি যোৱা সময়ত দুৱৰীক পৰদি থাকিবলৈ আজ্ঞা দিলে তেনেকুৱা হৈছে। এই হেতুকে তোমালোকে পৰদি থাকা, কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। কিজানি অকস্মাতে আহি তোমালোকক টোপনিতে দেখা যায়। পৰদি থাকা বুলি তোমালোকক যি কৈছো তাক সকলোকে কৈছো।